প্ৰথম ৰাজাৱলী তিনি অধ্যায় চলোমনৰ বিবাহ। গিবিউনত ঈশ্বৰে তেওঁক দৰ্শন দিয়া, তেওঁ এক বিচাৰ নিষ্পত্তি কৰা। চলোমনে মিছৰৰ ৰজা ফৰুণৰ জীয়েকৰ সৈতে বিবাহৰ দ্বাৰাই নিজৰ বাবে সম্বন্ধ স্থাপন কৰিলে। তেওঁ ফৰুণৰ জীয়েকক লৈ আহিল আৰু তেওঁ নিজৰ গৃহ জিহুৱাৰ গৃহ আৰু জেৰুচালেমৰ চাৰিওফালৰ দেৱাল সম্পূৰ্ণকৈ নিৰ্মাণ নোহোৱালৈকে দাউদৰ নগৰত ৰাখিলে। লোকসকলে পবিত্ৰ ঠাইবোৰতহে বলিদান কৰিছিল, কাৰণ সেই কাললৈকে জিহুৱাৰ নামেৰে কোনো গৃহ নিৰ্মাণ কৰা হোৱা নাছিল। চলোমনে পবিত্ৰ স্থানবোৰত বলিদান দিয়া আৰু ধূপ জ্বলোৱাৰ বাহিৰে তেওঁ নিজ পিতৃ দাউদৰ বিধি অনুসাৰে চলিছিল। তেওঁ জিহুৱাক প্ৰেম কৰিছিল। পাছত ৰজাই বলিদান কৰিবৰ অৰ্থে গিবিউনলৈ গ'ল, কিয়নো সেই ঠাই আটাইতকৈ প্ৰধান পবিত্ৰ ঠাই আছিল। চলোমনে তাত থকা যজ্ঞবেদীৰ ওপৰত 1000 হোম বলি দিলে। গিবিউনতে জিহুৱাই ৰাতি সপোনত চলোমনক দৰ্শন দিলে। তেওঁ ক'লে, খোজা, মই তোমাক কি বৰ দিম? তেতিয়া চলোমনে ক'লে, আপোনাৰ দাস মোৰ পিতৃ দাউদে সত্যতা, ধাৰ্মিকতা আৰু সৰল চিতেৰে যি আচৰণ কৰিলে, সেইদৰে আপুনি তেওঁক অতিশয় দয়া কৰিলে। বিশেষকৈ তেওঁক এনে মহা অনুগ্ৰহ কৰিলে যে আজিৰ দৰে তেওঁ সিংহাসনত বহিবলৈ তেওঁক এজন পুত্ৰও দিলে। এতিয়া হে মোৰ ঈশ্বৰ জিহুৱা, আপুনি মোৰ পিতৃ দাউদৰ পদত আপোনাৰ এই দাসক ৰজা পাতিলে, কিন্তু মই সৰু ল'ৰা মাথোন। মই বাহিৰলৈ ওলাব আৰু আনকি ভিতৰলৈ সোমাবলৈকো নাজানো। আপোনাৰ এই দাস আপুনি মনোনীত কৰা আপোনাৰ দাসবোৰৰ মাজত আছে। তেওঁলোক মহাজাতি, সংখ্যাত অগণন বা গণিব নোৱাৰা। এতেকে আপোনাৰ প্ৰজাসকলৰ বিচাৰ কৰিবৰ অৰ্থে আপোনাৰ এই দাসক ভাল বেয়া বুজিবলৈ জ্ঞানযুক্ত মন দিয়ক, কিয়নো আপোনাৰ এনে বৃহৎ জাতিৰ বিচাৰ কৰা কাৰ সাধ্য? চলোমনে এনে বৰ খোজাত প্ৰভুৱে তেওঁ প্ৰাৰ্থনাত সন্তোষ পালে। তেতিয়া ঈশ্বৰে তেওঁক ক'লে, কিয়নো তুমি এনে বিষয় বিচাৰিলা আৰু নিজৰ কাৰণে দীঘল আয়ুস বা ঐশ্বৰ্য বা তোমাৰ শত্ৰুৰ প্ৰাণ নোখোজিলা, কিন্তু সুবিচাৰ কৰিবলৈ নিজৰ কাৰণে জ্ঞান বিচাৰিলা। এইকাৰণে চোৱা, মই তোমাৰ বাক্যৰ দৰেই সকলো কৰিলোঁ। তোমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিলোঁ যে তোমাৰ আগেৰে তোমাৰ তুল্য কোনো হোৱা নাই বা তোমাৰ পাছতো উৎপন্ন নহ'ব। ইয়াৰ বাহিৰেও তুমি নোখোজা সেই ঐশ্বৰ্য আৰু সন্মান তোমাক দিলোঁ। তোমাৰ সমস্ত জীৱনকালত ৰজাসকলৰ মাজত কোনো তোমাৰ তুল্য নহ'ব। তুমি যদি তোমাৰ পিতৃ দাউদে চলাৰ দৰে মোৰ পথত চলি মোৰ বিধি আৰু আজ্ঞাবোৰ পালন কৰা, তেনেহ'লে মই তোমাৰ আয়ুস আৰু দীঘল কৰিম। তেতিয়া চলোমনে হাৰ পাই দেখিলে যে সেয়া সপোনহে আছিল। পাছত তেওঁ জেৰুচালেমলৈ আহি জিহুৱাৰ নিয়ম চন্দুকটিৰ সন্মুখত থিয় হ'ল। তাতে তেওঁ হোম বলি আৰু মংগলাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু নিজ সকলো দাগবোৰৰ কাৰণে এটা ভোজ পাতিলে। সেই সময়ত দুজনী বেইচা মহিলা ৰজাৰ ওচৰলৈ আহি তেওঁ সন্মুখত থিয় হ'ল। তেওঁলোকৰ এজনীয়ে ক'লে, হে মোৰ প্ৰভু, মই আৰু এইজনী মহিলাই দুয়ো একে ঘৰতে থাকোঁ আৰু মই এইয়ে সৈতে ঘৰত থকা কালত এটি ল'ৰা প্ৰসৱ কৰিলোঁ। পাছত মই প্ৰসৱ কৰা তৃতীয় দিনা এইজনী মহিলায়ো এটি ল'ৰা প্ৰসৱ কৰিলে। তেতিয়া আমি একেলগে আছিলোঁ। ঘৰত আমাৰ লগত আন কোনো মানুহ নাছিল, কেৱল ঘৰত আমি দুজনীহে আছিলোঁ। পাছৰ ৰাতি এই ল'ৰাটি মৃত্যু হ'ল, কাৰণ এই তাৰ ওপৰত হ'লে তাতে তাই মাজনিশা উঠি আপোনাৰ এই বেটি টোপনিত থাকোঁতে মোৰ ল'ৰাটি মোৰ কাষৰ পৰা নি নিজৰ বুকুত হোৱালে আৰু নিজৰ মৰা ল'ৰাটি আনি মোৰ বুকুত হোৱাই থলে। পাছৰ ৰাতিপুৱা মই মোৰ ল'ৰাটিক পিয়া দিবলৈ উঠি দেখিলোঁ যে সি মৰা, কিন্তু ৰাতিপুৱা মই ভালকৈ চাওঁতে দেখিলোঁ যে সি মই জন্ম দিয়া ল'ৰাটি নহয়। তেতিয়া দ্বিতীয়জনী মহিলাই ক'লে, নহয়, জীয়াই থকা ল'ৰাটি মোৰ, মৰাজনহে তোমাৰ ল'ৰা। তেতিয়া প্ৰথমজনীয়ে ক'লে, নহয় নহয়, মৰা ল'ৰাটি তোমাৰ, জীয়াই থকাজনহে মোৰ। এইদৰে তেওঁলোক দুয়োজনীয়ে ৰজাৰ আগত নিবেদন কৰিলে। তেতিয়াই ৰজাই ক'লে, এইজনীয়ে কৈছে জীয়াই থকা ল'ৰাটি মোৰ, মৰা ল'ৰাটি তোমাৰ, আৰু আনজনীয়ে কৈছে নহয় নহয়, মৰা ল'ৰাটি তোমাৰ, জীয়াই থকা ল'ৰাটো মোৰ। তেতিয়া ৰজাই আজ্ঞা কৰিলে, মোলৈ এখন তৰোৱাল অনা। তেতিয়া ৰজাৰ আগলৈ এখন তৰোৱাল অনা হ'ল। তেতিয়া ৰজাই ক'লে, এই জীয়াই থকা ল'ৰাটিক দুডোখৰ কৰি এজনীক এফাল আৰু আনজনীক এফাল দিয়া। তেতিয়াই জীয়াই থকা ল'ৰাটি যিজনী মহিলাৰ আছিল তেওঁৰ ল'ৰাটিলৈ দয়া মমতাৰে উপচি পৰিল। তেওঁ ৰজাক নিবেদন কৰি ক'লে, হে মোৰ প্ৰভু, বিনয় কৰোঁ, জীয়া ল'ৰাটি এইকে দিয়ক, ল'ৰাটি কোনোমতে বধ নকৰিব। কিন্তু আনজনীয়ে ক'লে, সি মোৰো নহওক তোমাৰো নহওক, তোমালোকে তাক দুডোখৰ কৰা। তেতিয়া ৰজাই উত্তৰ দি ক'লে, এইজনীকে জীয়া ল'ৰাটো দিয়া আৰু কোনোমতে তাক বধ নকৰিবা, এইজনীয়েই তাৰ মাতৃ। ৰজাই এই যি বিচাৰ নিষ্পত্তি কৰিলে সেই বিষয়ে শুনি গোটেই ইজৰাইলে ৰজালৈ ভয় কৰিলে, কিয়নো তেওঁলোকে দেখিলে যে বিচাৰ কৰিবৰ অৰ্থে তেওঁত ঈশ্বৰে দিয়া জ্ঞান আছে।